والوالدات يرضعن أولادهن حولين كاملين لمن أراد أن يتم الرضاعة وعلى المولود له رزقهن وكسوتهن بالمعروف لا تكلف نفس إلا وسعها لا تضار والدة بولدها ولا مولود له بولده وعلى الوارث مثل ذلك فإن أرادا فصالا عن تراض منهما وتشاور فلا جناح عليهما وإن أردتم أن تسترضعوا أولادكم فلا جناح عليكم إذا سلمتم ما آتيتم بالمعروف واتقوا الله واعلموا أن الله بما تعملون بصير
আর মাতৃসকলে সিহঁতৰ সন্তানসকলক পৰিপূৰ্ণ দুবছৰ স্তন্যপান কৰাব যদিহে কোনোবাই স্তন্যপান কৰোৱাৰ সময় পূৰ্ণ কৰিব বিচাৰে পিতাৰ কৰ্তব্য হৈছে বিধি মোতাবিক সিহঁতৰ অৰ্থাৎ মাতৃসকলৰ ভৰণ পোষণ কৰা খাদ্যৰ অতিৰিক্ত কোনো ব্যক্তিক দায়িত্ব প্ৰদান কৰা নহয় কোনো মাতৃক তাইৰ সন্তানৰ বাবে আৰু পিতাকো তাৰ সন্তানৰ বাবে কষ্ট দিয়া উচিত নহয় আৰু উত্তৰাধিকাৰীৰো সেই একেই কৰ্তব্য কিন্তু যদি সিহঁতে পৰস্পৰৰ সন্মতি আৰু পৰামৰ্শক্ৰমে দুবছৰৰ মাজতেই স্তন্যপান এৰাব বিচাৰে তেন্তে সিহঁতৰ কোনো অপৰাধ নহ'ব আৰু যদি তোমালোকে কোনো ধাত্ৰীৰ দ্বাৰা তোমালোকৰ সন্তানসকলক স্তন্যপান কৰাব বিচৰা তেন্তে যদি তোমালোকে প্ৰচলিত বিধি মোতাবিক বিনিময় প্ৰদান কৰা তেন্তে তোমালোকৰ বাবে কোনো পাপ নহ'ব আৰু তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা লগতে জানি থোৱা তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেয়া প্ৰত্যক্ষকাৰী।